এয়া আকাশবাণী গুৱাহাটী বিয়লিৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল নুমলীগড় আৰু গহপুৰৰ মাজত ব্ৰহ্মপুত্ৰৰ তলিৰে নিৰ্মাণ হ'বলগীয়া 4-লেনযুক্ত টুইন টিউব টানেলত 2টা লেনযুক্ত ৰেলপথ সংযোজনত কেন্দ্ৰীয় চৰকাৰৰ অনুমোদন, দেশৰ প্ৰথম ৰাজ্য হিচাপে অসমৰ 8ম দৰমহা আয়োগ গঠনৰ সিদ্ধান্ত, বছৰৰ প্ৰথমখন মন্ত্ৰীসভাৰ বৈঠকত ৰাজ্যত 100খন বিদ্যালয় নিৰ্মাণৰ বাবে 455 কোটি টকাত অনুমোদন আৰু ইংৰাজী নৱবৰ্ষ 2026ৰ পহিলা দিন উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তত জনসাধাৰণৰ মাজত উৎসাহ উদ্দীপনাৰ পৰিৱেশ। নুমলীগড় আৰু গহপুৰৰ মাজত ব্ৰহ্মপুত্ৰৰ তলিৰে নিৰ্মাণ হ'বলগীয়া 4-লেনযুক্ত টুইন টিউব টানেলটোত 2টা লেনযুক্ত ৰেলপথ সংযোজন কৰাত কেন্দ্ৰীয় চৰকাৰে অনুমোদন জনাইছে। প্ৰতি বছৰৰ দৰে ইংৰাজী নৱবৰ্ষ উপলক্ষে ৰাজ্যখনৰ বিশিষ্ট সাংবাদিকসকলৰ সৈতে নতুন দিনৰ আলাপ শীৰ্ষক সংবাদমেলত অংশ লৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই কথা প্ৰকাশ কৰি কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিয়া পৰামৰ্শ অনুযায়ী অৰ্থনৈতিক পৰিক্ৰমা বিষয়ক মন্ত্ৰীসভাৰ সমিতিয়ে এই টানেলটোত ৰেলপথ সংযোগ কৰাৰ সিদ্ধান্ত লৈছে। 12,000 কোটি টকা ব্যয় সাপেক্ষ উত্তৰ পূৰ্বাঞ্চলৰ এই প্ৰথমটো নদী সুৰংগ নিৰ্মাণ হৈ উঠিলে নুমলীগড়ৰ পৰা গহপুৰৰ মাজৰ 240 কিলোমিটাৰ দৈৰ্ঘ্য কেৱল 35 কিলোমিটাৰ হ'বগৈ বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। এখন আন্দোলন আৰু সন্ত্ৰাসজৰ্জৰ ৰাজ্যৰ পৰা যোৱা 5টা বছৰত অসমৰ ছবি দেশৰ দ্ৰুত বিকশিত ৰাজ্যলৈ পৰিণত হোৱা বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে 2020 চনৰ পৰা 2025 চনলৈ অসমৰ 45% বিকাশ হৈছে আৰু দেশৰ ভিতৰত অসমৰ অৰ্থনীতিৰ বিকাশৰ হাৰ সৰ্বাধিক বুলি ভাৰতীয় ৰিজাৰ্ভ বেংকে প্ৰকাশ কৰিছে। তেওঁ কয় যে ৰাজ্যখনত জনমূৰি আয় 54% বৃদ্ধি পোৱাৰ লগতে বিগত সময়ছোৱাত ৰাজহো 53% হাৰত বৃদ্ধি পাইছে।
2020 আৰু 2025 এই 5 বছৰত অসমৰ বিত্তীয় ব্যৱস্থাক দেশৰ ভিতৰতে ফাষ্টেষ্ট গ্ৰয়িং ষ্টেট হিচাপে ৰিকগনাইজ কৰিছে। সমগ্ৰ দেশৰ ভিতৰতে 2020 আৰু 2025ৰ ভিতৰত সমগ্ৰ দেশত বিকাশৰ গড় আছিলে 29%, কিন্তু আমাৰ ৰাজ্যখনত 2020 আৰু 2025ৰ ভিতৰত আমাৰ অৰ্থনীতি 45% হাৰত বা 5 বছৰত 45% গ্ৰ'থ হয় বা আমি গ্ৰ'থ ৰেজিষ্টাৰ কৰোঁ।
কেন্দ্ৰীয় চৰকাৰে 8ম দৰমহা আয়োগ গঠন কৰাৰ পাছতে অসমে দেশৰ প্ৰথম ৰাজ্য হিচাপে অসম চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে 8ম দৰমহা আয়োগ গঠন কৰিব। অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত অতিৰিক্ত মুখ্য সচিব সুভাষ দাসৰ নেতৃত্বত গঠন হ'বলগীয়া এই দৰমহা আয়োগ সম্পৰ্কত জানুৱাৰীৰ প্ৰথম সপ্তাহতে অধিসূচনা জাৰি কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে সংবাদমেলত সদৰি কৰে। সৌৰশক্তি উৎপাদনৰ ক্ষেত্ৰত অসমে উল্লেখনীয় অগ্ৰগতি লাভ কৰা বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে পৰৱৰ্তী 1.5 মাহৰ ভিতৰত ৰাজ্যখনত অতিৰিক্ত 350 মেগাৱাট সৌৰশক্তি উৎপাদন কৰা হ'ব আৰু ইয়াক গ্ৰীডত সংযুক্ত কৰা হ'ব। শক্তি উৎপাদনৰ অভিনৱ কৌশল হিচাপে ৰাজ্যখনৰ 5খন ওখ স্থানত জলাধাৰ নিৰ্মাণ কৰি দিনৰ ভাগত সৌৰশক্তিচালিত পাম্পেৰে জলৰাশি উত্তোলন কৰি নিশাৰ ভাগত এই জলৰাশিৰে টাৰ্বাইনৰ সহায়ত বিদ্যুৎ শক্তি উৎপাদনৰ এটা অভিনৱ আঁচনিৰ বিষয়ে মুখ্যমন্ত্ৰীয়ে আজি সদৰি কৰে। নতুন বছৰটোত চৰকাৰে বিভিন্ন আঁচনিৰ অধীনত হিতাধিকাৰীলৈ প্ৰদান কৰিবলগীয়া সুবিধাসমূহৰ বিষয়ে প্ৰকাশ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে দেশৰ ভিতৰতে চৰকাৰী খণ্ডত অসমত প্ৰথমটো কৰ্কট ৰোগৰ প্ৰটন থেৰাপি মেচিন স্থাপন কৰা হ'ব। কোভিড কালত অসমৰ ৰাইজৰ দান বৰঙণিৰ পৰা সংগ্ৰহ কৰা 50 কোটি টকাৰ লগতে ৰাজহুৱা খণ্ডৰ কেইবাটাও প্ৰতিষ্ঠানে ইয়াৰ সামাজিক সাহায্য পুঁজিৰ পৰা অহা 50 কোটি টকাসহ অসম চৰকাৰে আবণ্টন কৰা পুঁজিৰে মুঠ 500 কোটি টকা ব্যয় সাপেক্ষে এই অত্যাধুনিক চিকিৎসা প্ৰকল্প স্থাপন কৰা হ'ব। মুখ্যমন্ত্ৰীয়ে অহা 20 ফেব্ৰুৱাৰীত অৰুণোদয় আঁচনিৰ জৰিয়তে ৰাজ্যখনৰ মহিলাসকললৈ 8,000 টকাকৈ আগবঢ়োৱা হ'ব বুলিও ঘোষণা কৰে।
ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে অসমৰ প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীক বিহুৰ উপহাৰ হিচাপে আমি আগতীয়াকৈ 8,000 টকা দিম। তাৰমানে প্ৰতিগৰাকী আই মাতৃ যিসকলে অৰুণোদয় আঁচনি পাই আছে, জানুৱাৰীত আমি তেওঁলোকক নিদিওঁ একো, ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে একেলগে আগতীয়াকৈ বহাগ বিহুৰ উপহাৰ হিচাপে তেওঁলোকক আমি 8,000 টকা তেওঁলোকৰ বেংক একাউণ্টলৈকে হস্তান্তৰ কৰিম। তেতিয়া আৰু বিহুলৈকে তেওঁলোকে সুন্দৰভাৱে তেওঁলোকৰ বিহু পালন কৰিব পাৰিব।
ডঃ শৰ্মাই লগতে কয় যে বছৰি 4 লাখ টকাতকৈ কম উপাৰ্জন কৰা পৰিয়ালৰ ছাত্ৰৰ সুবিধাৰ্থে বাবু আঁচনিৰ জৰিয়তে স্নাতকোত্তৰ ছাত্ৰক 2,000 আৰু স্নাতক পৰ্যায়ৰ ছাত্ৰলৈ 1,000 টকাকৈ প্ৰদান কৰা হ'ব। ৰাজ্যৰ শিক্ষাখণ্ডত আধাতে বিদ্যালয় এৰা ছাত্ৰ ছাত্ৰীৰ সংখ্যা ভালেখিনি কম হৈছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে উচ্চ মাধ্যমিকত আধাতে বিদ্যালয় এৰা ছাত্ৰ ছাত্ৰীৰ হাৰ পূৰ্বৰ 30% পৰা বৰ্তমান 17.5% হ্ৰাস পাইছে। মুখ্যমন্ত্ৰীগৰাকীয়ে অহা 17 জানুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাজিৰঙাত এলিভেটেড কৰিডৰৰ আধাৰশিলা স্থাপন কৰিব বুলি সংবাদমেলত ঘোষণা কৰে। শ্ৰীমোদীয়ে ফেব্ৰুৱাৰীত কোকৰাঝাৰৰ পৰা গেলেফুলৈ নতুন ৰেলপথৰ আধাৰশিলা স্থাপন কৰিব বুলিও ড০ শৰ্মাই জানিবলৈ দিয়ে। আপোনালোকে বিয়লিৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। অসম মন্ত্ৰীসভাই বছৰৰ প্ৰথমখন বৈঠকত আজি সমগ্ৰ ৰাজ্যৰ 100খন বিদ্যালয় নিৰ্মাণৰ বাবে 455 কোটি টকাত অনুমোদন দিয়ে। মন্ত্ৰীসভাই লগতে MMCH আৰু কালাপাহাৰ চৌহদক কেন্দ্ৰ কৰি 800খন বিচনাযুক্ত সাধাৰণ চিকিৎসালয়ৰ সৈতে এখন চিকিৎসা মহাবিদ্যালয় নিৰ্মাণৰ বাবে 1,201,16,00,000 টকাৰ সংশোধিত প্ৰশাসনিক অনুমোদন জনায়। ইংৰাজী নৱবৰ্ষ 2026ৰ আজি পহিলা দিন উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তত জনসাধাৰণৰ মাজত উৎসাহ উদ্দীপনা বিৰাজ কৰিছে। নতুন বছৰটোত নিজৰ লগতে পৰিয়ালৰ কুশল কামনা কৰি নেদেখাজনৰ আশীষ লবলৈ আজি পুৱাতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ধৰ্মীয় স্থানসমূহত অগণন লোকৰ সমাগম হয়। গুৱাহাটী মহানগৰীৰ শক্তিপীঠ কামাখ্যাধাম, উত্তৰ গুৱাহাটীৰ দৌল গোবিন্দ দেৱালয়, লতাশিল আৰু গণেশগুৰিৰ গণেশ মন্দিৰৰ উপৰি অন্যান্য মঠ মন্দিৰ আৰু ধৰ্মীয় স্থানসমূহতো বহু লোক সমবেত হয়। হাজোৰ হয়গ্ৰীব মাধৱ মন্দিৰ, বকোৰ পাৰ্বতী মন্দিৰকে ধৰি বিভিন্ন ধৰ্মীয় স্থানসমূহত পুৱাৰে পৰা অগণন ভক্তৰ সমাগম পৰিলক্ষিত হয়। গুৱাহাটীৰ অসম ৰাজ্যিক চিৰিয়াখানাতো আজি বহু লোকে ভিৰ কৰা দেখা যায়। ইপিনে আত্মীয় বন্ধু বান্ধৱ আৰু পৰিয়ালৰ সৈতে দিনটো আনন্দেৰে অতিবাহিত কৰিবলৈ আজি বহু লোক বনভোজস্থলী আৰু নৈসৰ্গিক সৌন্দৰ্যৰে পৰিপূৰ্ণ স্থানসমূহত উপস্থিত হয়। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ, তাৰকাগৃহ, বিজ্ঞান সংগ্ৰহালয়, ৰাজ্যিক সংগ্ৰহালয় আৰু উদ্যানসমূহতো বহু লোকে আনন্দ উপভোগ কৰা দেখা যায়। নৱবৰ্ষক আদৰাৰ বাবে ৰাজ্যৰ ঠায়ে ঠায়ে বিভিন্ন অনুষ্ঠানৰো আয়োজন কৰা হৈছে। বৰপেটা জিলাৰ বিভিন্ন বনভোজস্থলীসমূহত নৱবৰ্ষ উদযাপনৰ বাবে আজি জনসমাগম দেখা যায়। জিলাখনৰ বাঘবৰ, বেকিনৈৰ বালিচাপৰি আদিত বহু লোকৰ সমাগম হয়। মানস ৰাষ্ট্ৰীয় উদ্যানত আজি দেশী বিদেশী পৰ্যটকৰ সমাগম হয়। পৰ্যটকসকলে জীপ ছাফাৰী আৰু হাতী ছাফাৰী কৰি উদ্যানখনৰ বন্য জীৱ জন্তুসমূহ প্ৰত্যক্ষ কৰে। গোৱালপাৰা জিলাৰ শ্ৰী শ্ৰী সূৰ্য পাহাৰত আজি ভালেসংখ্যক বনভোজ দলে আনন্দ উপভোগ কৰে। জিলাখনৰ শোলমাৰীত থকা ঐতিহাসিক শ্ৰী শ্ৰী মা শ্যামাকালী মন্দিৰত আজি পুৱাৰে পৰা ভক্তসকল আৰাধনাৰ বাবে সমবেত হয়। জিলাখনৰ উৰ্পদ বিলৰ পাৰতো ভালেসংখ্যক পৰ্যটকৰ ভিৰ দেখা যায়। ৰাজ্য চৰকাৰে সত্ৰৰ উদাসীন ভকতসকলক মাহিলী আৰ্থিক অনুদান আগবঢ়াবলৈ লোৱা সিদ্ধান্তক বৰপেটা সত্ৰৰ ভকতসকলে আদৰণি জনাইছে। ৰাইজৰ দান বৰঙণিৰে চলি থকা এই ভকতসকলে তেওঁলোকৰ পৰিয়াল ত্যাগ কৰি মহাপুৰুষীয়া সংস্কৃতিৰ প্ৰসাৰ আৰু প্ৰচাৰত নিজকে উৎসৰ্গা কৰি আহিছে। ইংৰাজী নৱবৰ্ষৰ আজি প্ৰথম দিনাই মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই ভকতসকলক মাহিলী অনুদান প্ৰদানৰ ঘোষণাত আনন্দ প্ৰকাশ কৰি বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া ড০ বাবুল চন্দ্ৰ দাসে কয় যে ৰাজ্যত প্ৰায় 636 গৰাকী উদাসীন ভকত আছে আৰু ইয়াৰে বৰপেটা সত্ৰত 7 গৰাকী এনে ভকত আছে। চৰকাৰৰ সিদ্ধান্তই ভকতসকলক যথেষ্ট সকাহ দিব বুলি বুঢ়া সত্ৰীয়াগৰাকীয়ে প্ৰকাশ কৰে। অসম প্ৰকাশন পৰিষদৰ উদ্যোগত আৰু সদৌসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ সহযোগত গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত গ্ৰন্থমেলাৰ আজি নৱম দিনা গ্ৰন্থপ্ৰেমীৰ সমাগম দেখা যায়। বছৰৰ প্ৰথম দিন হোৱা হেতুকে প্ৰতি বছৰৰ দৰে বহু গ্ৰন্থপ্ৰেমীয়ে নিজৰ পচন্দৰ কিতাপখন ক্ৰয় কৰাৰ বাবে আজি গ্ৰন্থমেলাথলীত উপস্থিত হয়। আজি বিয়লি 2:30 বজাত গ্ৰন্থমেলাথলীত গল্পগাথা শীৰ্ষক অনুষ্ঠানৰ আয়োজন কৰা হয়। এই অনুষ্ঠান বিশিষ্ট সাহিত্যিক তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডাঃ ধ্ৰুৱজ্যোতি বৰাই উদ্বোধন কৰে। অনুষ্ঠানটি বিশিষ্ট গল্পকাৰ কবি অতনু ভট্টাচাৰ্যই পৰিচালনা কৰে। বিয়লি 5 বজাৰ পৰা আটকধুনীয়া সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। দৰং জিলা পৰিবহন বিভাগৰ উদ্যোগত আজিৰে পৰা ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহৰ সৈতে সংগতি ৰাখি বিশেষ কাৰ্যসূচী অনুষ্ঠিত হৈছে। জিলা আয়ুক্ত পৰাগ কুমাৰ কাকতীয়ে উদ্বোধন কৰা সভাত জিলাখনৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক, পৰিবহন বিষয়াকে ধৰি কেইবাগৰাকীও বিশিষ্ট অতিথি উপস্থিত থাকে। জিলা আয়ুক্তগৰাকীয়ে পথ দুৰ্ঘটনা ৰোধৰ বাবে চালকসকলক পথ সুৰক্ষাৰ নীতি নিয়মসমূহ মানি চলিবলৈ আহান জনায়। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। নুমলীগড় আৰু গহপুৰৰ মাজত ব্ৰহ্মপুত্ৰ তলিৰে নিৰ্মাণ হ'বলগীয়া 4-লেনযুক্ত টুইন টিউব টানেলত 2টা লেনযুক্ত ৰেলপথ সংযোজনত কেন্দ্ৰীয় চৰকাৰৰ অনুমোদন, দেশৰ প্ৰথম ৰাজ্য হিচাপে অসমৰ 8ম দৰমহা আয়োগ গঠনৰ সিদ্ধান্ত, বছৰৰ প্ৰথমখন মন্ত্ৰীসভাৰ বৈঠকত ৰাজ্যত 100খন বিদ্যালয় নিৰ্মাণৰ বাবে 455 কোটি টকাত অনুমোদন আৰু ইংৰাজী নৱবৰ্ষ 2026ৰ পহিলা দিন উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তত জনসাধাৰণৰ মাজত উৎসাহ উদ্দীপনাৰ পৰিৱেশ। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি সন্ধিয়া 6 বজাত শুনিবলৈ পাব।